Ella, Akakbani. বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেৰ মাকে নাম কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এটা বিশেষ গছপুলি ৰোপণ অভিযানৰ নেতৃত্ব দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰে। ভাৰতৰ আৰু দুটা জলাশয়ক ৰামচৰ স্থলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ছিকিমৰ মাংগন জিলাৰ ভূমিস্খলন প্ৰভাৱিত লাছেন অঞ্চলত পথ যোগাযোগ পুনৰ আৰম্ভ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাই থকা হৈছে। আৰু চীনৰ হাংঝৌত হ'বলগীয়া মহিলাৰ এছিয়া কাপত অহা 5 ছেপ্টেম্বৰত ভাৰতীয় হকী দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেৰ মাকে নাম কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এটা বিশেষ গছপুলি ৰোপণ অভিযানৰ নেতৃত্ব দিব। এই অভিযানে আৰাৱলী খণ্ডৰ 700 কিলোমিটাৰ দৈৰ্ঘ্যৰ এলেকাত বনানীকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা আৰাৱলী সেউজ দেৱাল প্ৰকল্প শীৰ্ষক অভিলাষী কাৰ্যসূচীৰ দিশত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব। শ্ৰীমোদীয়ে পৰিৱেশ সংৰক্ষণ আৰু বনানীকৰণৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক চিহ্নিত কৰাকৈ এজোপা বৰগছৰ পুলি ৰোপণ কৰিব। উল্লেখযোগ্য যে আৰাৱলী সেউজ দেৱাল প্ৰকল্পৰ অধীনত দিল্লী, ৰাজস্থান, হাৰিয়ানা আৰু গুজৰাটৰ 29খন জিলা সামৰি থকা আৰাৱলী পৰ্বতৰ প্ৰায় 5 কিলোমিটাৰ এলেকাত বনানীকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ জৰিয়তে সেউজ অঞ্চল বৃদ্ধি কৰা, জৈৱ বৈচিত্ৰ পুনৰুদ্ধাৰ, ভূমিৰ উৰ্বৰতা বৃদ্ধি, জলাশয় সংৰক্ষণ আৰু এই সমগ্ৰ খণ্ডত জলবায়ু স্থিতিস্থাপকতা বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হ'ব। পৰিৱেশগত লাভালাভৰ উপৰি এই প্ৰকল্পই নিয়োগ সৃষ্টিৰ লগতে বনানীকৰণ আৰু পুনৰুদ্ধাৰ কাৰ্যৰ জৰিয়তে অঞ্চলসমূহৰ সম্প্ৰদায়সমূহৰ জীৱন ধাৰণৰ ক্ষেত্ৰত বিভিন্ন সুযোগ সৃষ্টি কৰিব। আজিৰ কাৰ্যসূচীতে প্ৰধানমন্ত্ৰী মোদীয়ে বহনক্ষম নগৰ পৰিবহণৰ প্ৰচাৰৰ অংশ হিচাপে দিল্লী চৰকাৰৰ স্বচ্ছ পৰিবহণ পদক্ষেপৰ অধীনত 200খন ইলেক্ট্ৰনিক বাছ মুকলি কৰিব। ৰাষ্ট্ৰীয় ৰাজধানীখনত বায়ু প্ৰদূষণ হ্ৰাস তথা সেউজ পৰিবহণ ব্যৱস্থা বৃদ্ধি কৰাৰ লক্ষ্যৰে এই ইলেক্ট্ৰিক বাছসমূহ মুকলি কৰা হ'ব। উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। পৃথিৱী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ হকে ইতিবাচক পৰিৱেশিক কাৰ্যসূচী গ্ৰহণৰ ক্ষেত্ৰত গোলকীয় সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে 1973 চনৰ পৰা প্ৰতি বছৰৰ 5 জুনত এই দিৱস পালন কৰি অহা হৈছে। এই বছৰৰ বিশ্ব পৰিৱেশ দিৱসৰ বিষয়বস্তু হৈছে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এখন বৈঠকত অধ্যক্ষতা কৰে। পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অপাৰেচন সিন্দুৰৰ অধীনত পাকিস্তানৰ বিৰুদ্ধে দেশৰ উচিত প্ৰত্যুত্তৰৰ পাছত এইখন হৈছে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ প্ৰথমখন বৈঠক। বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, ৰাসায়নিক আৰু সাৰ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডা, ভাৰতৰ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱান, জলশক্তি মন্ত্ৰী চি আৰ পাটিলকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকে। সেৱা, সুশাসন আৰু গৰীব কল্যাণৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিগত এটা দশকত দেশৰ আমূল পৰিৱৰ্তন সাধন হৈছে। আকাশবাণী বাতৰি সেৱা বিভাগে চৰকাৰে বিভিন্ন খণ্ডত যোৱা 11টা বছৰত চলোৱা প্ৰচেষ্টা সন্দৰ্ভত বিশেষ প্ৰতিবেদন প্ৰচাৰ কৰিবলৈ লৈছে। দেশৰ ভৱিষ্যৎ প্ৰজন্মৰ সবলীকৰণৰ জৰিয়তে দক্ষতা বিকাশ আৰু কৰ্মসংস্থাপনৰ সুযোগ সন্দৰ্ভত এয়া আমাৰ এক প্ৰতিবেদন।
35 বছৰ অনুৰ্ধৰ প্ৰায় 65% জনসংখ্যাৰ দেশ ভাৰতবৰ্ষৰ ভৱিষ্যতৰ বাবে দক্ষতা বিকাশ আৰু যুৱ প্ৰজন্মৰ সবলীকৰণ অতিকে গুৰুত্বপূৰ্ণ। চৰকাৰে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবে চলোৱা প্ৰচেষ্টাই সুফল ধৰিছে। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত কৰ্মসংস্থাপনৰ প্ৰস্তুতি 2014 চনত 34%ৰ পৰা 2024 চনত 51%লৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত যোৱা 10 বছৰত 1,63,00,000 যুৱক যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কৰ্মসংস্থাপনৰ উদ্দেশ্যে 2022 চনত ৰোজগাৰ মেলা প্ৰৱৰ্তন কৰা হৈছে আৰু এই মেলাৰ জৰিয়তে দেশৰ বিভিন্ন প্ৰান্তত 10 লাখৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। একেদৰে মুদ্ৰা যোজনাৰ অধীনত 6,67,00,000 ঋণ অনুমোদন জনোৱা হৈছে।
ভাৰতীয় ৰেলৱে তৎকাল টিকট বুক কৰাৰ বাবে অতি সোনকালে ই আধাৰ প্ৰমাণীকৰণ ব্যৱস্থা আৰম্ভ কৰিব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয় যে এই ব্যৱস্থাই প্ৰকৃত ৰেলসেৱা ব্যৱহাৰকাৰীসকলক প্ৰয়োজনীয় সময়ত টিকট নিশ্চিত কৰাত সহায় কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতৰ আৰু দুটা জলাশয়ক ৰামচৰ স্থলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলত দেশত এনে স্থলৰ সংখ্যা 91 বৃদ্ধি পালে। শেহতীয়াকৈ এই তালিকাত সংযোজিত হোৱা স্থানকেইটা হৈছে ৰাজস্থানৰ ফালুৰীৰ খিচন আৰু উদয়পুৰৰ মিনাৰ। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই সন্দৰ্ভত কয় যে এই সাফল্যই পৰিৱেশ সংৰক্ষণৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্বই ভাৰতক সেউজ ভৱিষ্যত গঢ়ি তোলাত সহায় কৰাটো পুনৰবাৰ প্ৰতীয়মান কৰিলে। শ্ৰীযাদৱৰ সামাজিক মাধ্যমৰ এই বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পৰিৱেশ সংৰক্ষণৰ দিশত জনসাধাৰণৰ বহুল অংশগ্ৰহণৰ জৰিয়তে ভাৰতে বিশেষভাৱে কাম কৰি আছে। এই ক্ষেত্ৰত তেওঁ দেশৰ প্ৰগতিৰ প্ৰশংসা কৰে। ছিকিমৰ মাংগন জিলাৰ ভূমিস্খলন প্ৰভাৱিত লাচেন অঞ্চলত পথ যোগাযোগ পুনৰ আৰম্ভ কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাই থকা হৈছে। মাংগনৰ আৰক্ষী অধীক্ষকে জনোৱা মতে অঞ্চলটোত আবদ্ধ হৈ থকা পৰ্যটকসকলক উদ্ধাৰ কৰাৰ বাবে কেইবাটাও সংস্থাই একেলগে কাম কৰি আছে। তেওঁ কয় যে প্ৰবল বৰষুণৰ ফলত লাচেনলৈ যোৱা সকলোবোৰ পথ বন্ধ হৈ আছে আৰু এই পথসমূহেৰে পুনৰ যান বাহন চলাচলৰ বাবে আৰু 2 বা 3 সপ্তাহ লাগিব পাৰে। উল্লেখযোগ্য যে প্ৰবল বৰষুণৰ ফলত লাচেনলৈ যোৱা পথৰ বিভিন্ন অংশত ভূমিস্খলন হৈছে। আকাশবাণী গেংটকৰ সংবাদদাতাই প্ৰকাশ কৰা মতে লাচেনত আবদ্ধ হৈ থকা প্ৰায় 110 পৰ্যটকক ইতিমধ্যে চাটেনলৈ অনা হৈছে। আজি তেওঁলোকক পাক ইয়ঙলৈ বায়ুসেনাৰ বিমানেৰে লৈ যোৱাৰ সম্ভাৱনা আছে। আজি পুৱা বায়ুসেনাৰ 2খন বিমান সাজু কৰি ৰখা হৈছে। অৱশ্যে প্ৰতিকূল বতৰৰ বাবে আজি লাচেনৰ পৰা বিমানেৰে পৰ্যটকসকলক উদ্ধাৰ কৰিব পৰা নাযাব। সেনা বাহিনী, NDRF, ITBP, সীমান্ত পথ সংস্থা, SDRF আৰু আৰক্ষীয়ে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। পৰ্যটকসকলৰ বাবে ঔষধ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী লৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি দল আজি চুংথাঙত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাঙে কালি গেংটকত পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে এখন উচ্চ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে আৰু এই প্ৰত্যাহ্বান পাৰ কৰিবৰ বাবে সকলো সহায় সহযোগৰ আশ্বাস দিয়ে। সংসদৰ বৰ্ষাকালীন অধিৱেশন 21 জুলাইত আৰম্ভ হ'ব আৰু 12 আগষ্টত এই অধিৱেশনৰ সামৰণি পৰিব। নতুন দিল্লীত কালি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই কথা প্ৰকাশ কৰে। পেহালগামৰ বৰ্বৰ সন্ত্ৰাসবাদী আক্ৰমণত 25 গৰাকী ভাৰতীয়, 1গৰাকী নেপালী নাগৰিকৰ মৃত্যুৰ প্ৰত্যাক্ৰমণস্বৰূপে আৰম্ভ কৰা অপাৰেচন সিন্দুৰৰ পাছত এয়া সংসদৰ প্ৰথমখন অধিৱেশন হ'ব। অপাৰেচন সিন্দুৰৰ জৰিয়তে সশস্ত্ৰ বাহিনীসমূহ পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদী ঘাটিসমূহক লক্ষ্য কৰি আক্ৰমণ চলাইছিল আৰু এই আক্ৰমণত 100ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছিল। ইয়াৰ পূৰ্বে বিৰোধী পক্ষৰ দলসমূহে অপাৰেচন সিন্দুৰ সম্পৰ্কে আলোচনা কৰাৰ বাবে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰিবলৈ দাবী জনাইছে। চৰকাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগ প্ৰস্তাৱ অনাৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত সহমত গঢ়ি তোলাৰ উদ্দেশ্যে কাম কৰি আছে। কেইমাহমান পূৰ্বে ন্যায়াধীশ যশৱন্ত বাৰ্মাৰ চৰকাৰী বাসগৃহৰ পৰা বিপুল পৰিমাণৰ নগদ ধন উদ্ধাৰ হৈছিল। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ন্যায়াধীশ বাৰ্মাৰ বিৰুদ্ধে মহা অভিযোগৰ প্ৰস্তাৱ ন্যায়পালিকাৰ দুৰ্নীতিৰ সৈতে জড়িত বিষয় আৰু ইয়াক লৈ ৰাজনীতিৰ কোনো অৱকাশ নাই। তেওঁ কয় যে ৰাষ্ট্ৰৰ হিতৰ বাবে ন্যায়পালিকা বা আন যিকোনো ক্ষেত্ৰৰ দুৰ্নীতি সন্দৰ্ভত আলোচনা হোৱা উচিত। চীনৰ হাংঝোত হ'বলগীয়া মহিলাৰ এছীয় কাপত অহা 5 ছেপ্টেম্বৰত ভাৰতীয় হকী দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত জাপান, থাইলেণ্ড আৰু ছিংগাপুৰৰ সৈতে ভাৰত পুল বিত আছে। যোৱাবাৰৰ প্ৰতিযোগিতা ব্ৰঞ্জৰ পদক জয় কৰা ভাৰতে এইবাৰ খিতাপ জয়ৰ যুঁজত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে এই প্ৰতিযোগিতাত জয়লাভ কৰিলে কেৱল এছীয় কাপৰ ট্ৰফী লাভ কৰাই নহয় বৰং অহা বছৰ হ'বলগীয়া মহিলাৰ FIH হকী বিশ্বকাপত পোনপটীয়াকৈ স্থান নিশ্চিত কৰিব। 2017 চনত ভাৰতে চীনক হৰুৱাই এছীয় কাপ জয়ী কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে এক পেৰ মা কে নাম কাৰ্যসূচীৰ অংশ হিচাপে আজি নতুন দিল্লীৰ ভগৱান মহাবীৰ বনস্থলী উদ্যানত এটা বিশেষ গছপুলি ৰোপণ অভিযানৰ নেতৃত্ব দিব। আৰু চীনৰ হাংঝোত হ'বলগীয়া মহিলাৰ এছিয়া কাপত অহা 5 ছেপ্টেম্বৰত ভাৰতীয় হকী দল থাইলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55